ৰোমীয়াসকলৰ প্ৰতিপত্ৰ 8 অধ্যায় ঐশ্বৰিক অনুগ্ৰহ পোৱা লোকৰ সৌভাগ্য। এইকাৰণে এতিয়া খ্ৰীষ্টযীশুত থকা সকলৰ কোনো দণ্ডাজ্ঞা নাই, কিয়নো খ্ৰীষ্টযীশুত মোৰ জীৱনক আত্মাৰ বিধানত পাপ আৰু মৃত্যুৰ বিধানৰ পৰা মুক্ত কৰিলে। বিধান মাংসৰ কাৰণে দুৰ্বল হোৱাত যি কৰিব নোৱাৰিলে, সেয়েহে ঈশ্বৰে নিজৰ পুত্ৰক পাপৰ অৰ্থে উৎসৰ্গিত হবলৈ পাপময় মাংসৰ সাদৃশ্যৰে পঠিয়ালে আৰু মাংসত পাপৰ দণ্ডাজ্ঞা দিলে। তেওঁ সেইটোৱে কৰিলে যাতে আমাৰ জীৱনত যেন বিধানৰ বিধান সিদ্ধ কৰা হয়। সেয়েহে আমি মাংসিকৰ দৰে নহয় কিন্তু আত্মা অনুসাৰে চলোৱা হওক, কিয়নো মাংস অনুসাৰে জীয়াই থকাসকলে মাংসিক বিষয় ভাবে কিন্তু আত্মা অনুসাৰে জীয়াই থকাসকলে আত্মিক বিষয় ভাবে। কাৰণ মাংসৰ ভাৱ হ'ল মৃত্যু কিন্তু আত্মাৰ ভাৱ হৈছে জীৱন আৰু শান্তি। কিয়নো মাংসৰ ভাৱ ঈশ্বৰলৈ শত্ৰুতা, কাৰণ সেয়ে ঈশ্বৰৰ বিধানৰ বহিৰ্ভূত নহয় আৰু হ'বও নোৱাৰে। যিসকলে মাংসৰ বশত আছে তেওঁলোকে ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে। যিয়েই নহওক, আপোনালোক মাংসৰ বশত নহয় কিন্তু আত্মাৰ বশতহে আছে, আৰু সেই যদি সত্য হয় তেনেহ'লে ঈশ্বৰৰ আত্মা আপোনালোকৰ অন্তৰত বাস কৰে। কিন্তু যিজনৰ খ্ৰীষ্টৰ আত্মা নাই তেওঁ খ্ৰীষ্টৰ নহয়। যদি খ্ৰীষ্ট আপোনালোকৰ জীৱনত থাকে তেনেহ'লে পাপৰ কাৰণে এই শৰীৰ মৰা, কিন্তু ধাৰ্মিকতাৰ বাবে আত্মাই জীৱন। যিজনে খ্ৰীষ্ট যীশুক মৃত লোকৰ মাজৰ পৰা তুলিলে তেওঁৰ আত্মা যদি আপোনালোকৰ জীৱনত থাকে তেনেহ'লে খ্ৰীষ্ট যীশুক মৃত লোকৰ মাজৰ পৰা তোলাজনে আপোনালোকত নিবাস কৰা তেওঁৰ আত্মাৰ যোগেদি আপোনালোকৰ মৰ্ত্য দেহকো জীয়াব। এতেকে সেই ভাইসকল, আমি মাংসৰ বশত জীয়াই থাকিবলৈ মাংসৰ ধৰুৱা নহওঁ, কাৰণ আপোনালোকে যদি মাংসৰ বশত জীয়াই থাকে তেনেহ'লে আপোনালোক যেনে হ'লেও মৰিব, কিন্তু আত্মাৰ দ্বাৰাই যদি শৰীৰৰ কৰ্মবোৰ বধ কৰা হয় তেনেহ'লে আপোনালোক জীৱ। কিয়নো যিমান লোক ঈশ্বৰৰ আত্মাৰ দ্বাৰা চালিত হয় সেই সকলোৱে ঈশ্বৰৰ সন্তান। সেয়েহে আপোনালোকে ভয় কৰিবলৈ পুনৰাই দাসত্বৰ আত্মা পাইছে এনে নহয়, কিন্তু যি আত্মাৰ দ্বাৰা আমি আব্বা পিতৃ বুলি মাতো এনে তুলনীয়া পুত্ৰ আত্মা পালে। আমি যে ঈশ্বৰৰ সন্তান এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাৰ সৈতে সাক্ষ্য দিয়ে। আমি যদি সন্তান হওঁ তেনেহ'লে উত্তৰাধিকাৰীও হওঁ। খ্ৰীষ্টে সৈতে মহিমান্বিত হ'বলৈ যদিহে আমি তেওঁৰ সৈতে দুখভোগ কৰোঁ তেনেহ'লে আমি ঈশ্বৰৰ আৰু খ্ৰীষ্টে সৈতেও উত্তৰাধিকাৰী হওঁ, কিয়নো আমাৰ বাবে যি প্ৰতাপ প্ৰকাশিত হ'ব তাৰে সৈতে বৰ্তমান সময়ৰ দুখৰ তুলনা কৰিবলৈ মই কোনো বিষয় যোগ্য নহয় বুলি গণ্য কৰোঁ। কাৰণ ঈশ্বৰৰ সন্তানসকল প্ৰকাশিত হোৱালৈ সৃষ্টিৰ আশাই বাট চাই আছে। কাৰণ সৃষ্টিখন যে আপোনাৰ ইচ্ছাৰে অহাৰতাৰ বহিকৃত হ'ল এনে নহয়, কিন্তু বশকৰ্তাৰ কাৰণেহে হ'ল। সেয়ে এই আশাৰে হ'ল যে সৃষ্টিখনে নিজেও যেন ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হয় ঈশ্বৰৰ সন্তানসকলৰ প্ৰতাপমূলক মুক্তি পাব। কিয়নো এতিয়াও গোটেই সৃষ্টিয়ে প্ৰসৱ বেদনাৰ দৰে দুখ পাই একেলগে টেকাই আছে, ইয়াক আমি জানো। অকল সেয়ে নহয়, আত্মাৰ প্ৰথম ফল পোৱা যি আমি উতলনীয়া পুত্ৰৰ বাবলৈ বাট চাই আমাৰ শৰীৰৰ মুক্তিৰ অপেক্ষাৰে অন্তৰত টেকাই আছো। কিয়নো আমি আশাৰেহে পৰিত্ৰাণ পালোঁ, কিন্তু দেখাত যি আশা সেয়াই আশা নহয়। কাৰণ যিহক দেখা যায় তালৈ কোনে আশা কৰে, কিন্তু আমি যিহক দেখা নাই তালৈ যদি আশা কৰোঁ তেনেহ'লে ধৈৰ্যৰেহে তালৈ বাট চাই থাকোঁ। সেই একেদৰে আত্মায়ো আমাৰ দুৰ্বলতাত উপকাৰ কৰে, কাৰণ উচিত মতে কি প্ৰাৰ্থনা কৰিব লাগে সেই বিষয়ে আমি নাজানো, কিন্তু আত্মাই নিজে আমাৰ বাবে অনিবচনীয় কেকনিৰে নিবেদন কৰে। আত্মাৰ ভাৱ কি সেই বিষয়ে অন্তৰ্যামী ঈশ্বৰে জানে, কাৰণ ঈশ্বৰৰ ইচ্ছা অনুসৰি তেওঁ পবিত্ৰ লোকৰ বাবে নিবেদন কৰে। আমি জানো যে যিসকলে ঈশ্বৰক প্ৰেম কৰে সেইসকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত। তেওঁলোকৰ বাবে তেওঁ মংগলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে। কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাইসকলৰ মাজত প্ৰথমে জন্মা হয়, সেইকাৰণে ঈশ্বৰে যিসকলক আগেয়ে জানিলে তেওঁলোকক তেওঁৰ সেই পুত্ৰৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হ'বলৈ আগেয়ে নিৰূপণো কৰিলে, আৰু যিসকলক আগেয়ে নিৰূপণ কৰিলে তেওঁলোকক আমন্ত্ৰণো কৰিলে। যিসকলক আমন্ত্ৰণ কৰিলে তেওঁলোকক ধাৰ্মিক বুলি গণিত কৰিলে, আৰু যিসকলক ধাৰ্মিক বুলি গণিত কৰিলে তেওঁলোকক মহিমানিতো কৰিলে। তেতিয়াহ'লে এইবোৰ কথাত আমি কি ক'ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয় তেনেহ'লে আমাৰ বিপক্ষ কোন হ'ব পাৰে? যিজনে নিজৰ পুত্ৰকো মৰম নকৰি আমাৰ আটাইৰে কাৰণে তেওঁক শুধাই দিলে, সেইজনে আমাক অনুগ্ৰহ কৰি তেওঁৰ সৈতে সকলো নিদিবনে? ঈশ্বৰৰ মনোনীতসকলৰ বিৰুদ্ধে কোনে অপবাদ দিব? ঈশ্বৰেহে ধাৰ্মিক বুলি গণিত কৰোঁতা, দণ্ডাজ্ঞা দিওঁতা নো কোন? যিজন মৰিল এনেকি মৃত লোকৰ মাজৰ পৰা তোলাও হ'ল সেইজন খ্ৰীষ্ট যীশু। তেওঁ ঈশ্বৰৰ সোঁফালে থাকি আমাৰ কাৰণে নিবেদনো কৰি আছে। খ্ৰীষ্টৰ প্ৰেমৰ পৰা কোনে আমাক বিচ্ছিন্ন কৰিব পাৰে? ক্লেশ বা সংকট, তাৰণা বা আকাল, বস্ত্ৰহীনতা বা প্ৰাণ, সংশয় বা তৰোৱাল, এইবোৰে পাৰেনে? এই বিষয়ে লিখাও আছে, আমি তোমাৰ কাৰণে উৰে দিনটো হত হ'ব লাগিছোঁ, কাটিবলৈ নিয়া মেৰৰ দৰে আমি গণিত হ'লো, তথাপি আমাক প্ৰেম কৰাজনৰ যোগেদি এই সকলো কথাত আমি জয়তকৈও জয়যুক্ত। কিয়নো মোৰ এনে দৃঢ় বিশ্বাস আছে যে তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গৰ দূত বা শাসনকৰ্তা, বৰ্তমান বা ভৱিষ্যত বিষয় বা পৰাক্ৰম, ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱেই আমাক প্ৰভু খ্ৰীষ্ট যীশুত থকা ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে।